হ্যালো,
ও ফোন করছিলি?
ফোন করছি মৌ ভাই।
হ্যাঁ
ঠিকই আছে। দেখ
এখন হেৰি এইটোকে যে শ্ৰাদ্ধৰ বস্তুগিলা যে আছে মুনক কবি, মুনে কিনি লৈ আহিব। হ্যাঁ পইচা মই ইয়াতে দি দিম, পইচা মই টাকা ইয়াতে দি দিম, একো চিন্তা নকৰ।
শ্ৰাদ্ধৰ বস্তু কি লাগিব?
এই এইটো তই জানা, মই কি জানো? নাই মাৰ লগত কথা, মাৰৰ নম্বৰ, মোৰ মাৰ নম্বৰটো পঠাই দিছোঁ যে তোক, মোৰ না মাৰ নম্বৰটো পঠাই দিছোঁ টেক্সট মেছেজত। আজি নহয় আৰু, বহুত দিন আছে, 7 আগষ্ট, জুলাই যোৱা নাই, জুনে শেষ হোৱা নাই। এ হ'ব দে, হ'ব হ'ব। এই চলি এটা চাবিচোন, মোৰ মন্দিৰত থাকবাক লাগি চলি এটা চাবি, মোক লাগে এটা চলি, বামুণ চলি লাগে, মোক শিকাই ল'ম, মই চব শিকাই দিম। দৰমহা কি? দৰমহা 1000 টকা দিম দিয়া, দৰমহা 1000 টকা দিম। আৰু কি দিম? তাতে যি মানুহে উঠাই, পইচা যি উঠাই, তাৰে 1000 টকা দিম। খাৱা তাতে কি কৰে, থকাৰ জেগাটো দিম, নহয় থকাৰ জেগা দিম, গুৱাহাটীৰ চিটি উলুবাৰীৰ ভিতৰত থকা জেগা দিম, যাৰ পৰা ই বিজনেছ কৰিব পাৰিব, বিজনেছ কৰিব পাৰিব। দে আৰু মই কি টকা দিব লাগে, মই তথাপি 1000 টকা এটা মানুহ দিম, 1000 টকা এটা মান্থলি দিম, তাতে থাকক, সি খাওক বক, আৰু যিমান আছে এটাই কাম কৰক, আৰু যদি ভাল কাম কৰিব পাৰে তেতিয়াতো তাৰ নিজৰে উৎপাদন হৈ যাব, নহয়? চিন্তা নকৰ, মই আছোঁ ইয়াতে, মই আছিলোঁ, আছোঁ আছোঁ আৰু সদায় থাকিম। এটা চলি মোক লাগে, এটা ডেকা চলি, আগে আনি দেচোন, আগে কথা পাতি চাওঁ, তাৰপিছত কি হয়, 1000 দিনে, 5000 দিনে, 25000 দিনে, 1 লাখে দিওঁ, কোনে জানে? দে হ'ব দা।